এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত তিনিখন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক 15,000 টকাকৈ আজি প্ৰদান কৰা হ'ব। এই পৰ্যায়ত 16,746 পৰিয়ালক সামৰি লোৱা হ'ব। আজি দিনৰ 11 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত এই উদ্দেশ্যে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকিব। ইপিনে চিএম ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো আজি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বৈদেশিক ভাষা প্ৰশিক্ষণ পদক্ষেপৰ অংশ হিচাপে জাপানী ভাষাৰ প্ৰশিক্ষণ কাৰ্যসূচীত এই আঁচনিৰ অধীনত 2024-25 বৰ্ষত নামভৰ্তি কৰা 148 আৰু 2026-27 বৰ্ষত নতুনকৈ নামভৰ্তি কৰা 52 শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ গ্ৰহণৰ বাবে 3টা কিস্তিত মুঠ 1,00,000 টকাকৈ দিয়া হ'ব। প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰাৰ পাছত 50,000 টকাৰ অনুমোদন দিয়া হ'ব। এই আঁচনিৰ বাবে চৰকাৰে 2.8 কোটি টকাৰ অনুমোদন জনাইছে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনতো আজি চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানৰ সদ্যস্নাতকসকলৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। 48,188 অৰ্হতা সম্পন্ন প্ৰাৰ্থীক 12 মাহৰ বাবে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ বাবে 118.6 কোটি টকা ধাৰ্য কৰা হৈছে। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কালি সন্ধিয়া জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উজনি অসমৰ 3খন জিলাত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক 15,000 টকাৰ সাহায্য নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে বুলি অখিল গগৈয়ে জানিবলৈ দিছে। সাক্ষাতৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয় যে মঙলবাৰৰ ভিতৰত বঞ্চিত হৈ থকা 16,000 বান ক্ষতিগ্ৰস্ত পৰিয়ালে 15,000 টকাকৈ সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে নিশ্চিতি দিছে। অৱশ্যে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসকলক 10,00,000 টকাকৈ সাহায্য প্ৰদানৰ দাবী এতিয়াও মুখ্যমন্ত্ৰীয়ে মানি লোৱা নাই বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে বানত জিলাখনৰ 160 কিলোমিটাৰ পথ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে। এই পথ মেৰামতি কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনোৱা হৈছে। বানত ক্ষতিগ্ৰস্ত মহাবিদ্যালয়সমূহক চৰকাৰে ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লৈছে বুলিও অখিল গগৈয়ে সাংবাদিকৰ আগত অৱগত কৰে। বিশ্বনাথ জিলাৰ গহপুৰত ছত্ৰং, ব্ৰহ্মাজান আৰু হুলেঙি আদি পাহাৰীয়া নৈসমূহৰ বাঢ়নী পানীয়ে গহপুৰত ভয়াৱহ বানৰ সৃষ্টি কৰিছে। ছত্ৰং নৈয়ে গহপুৰৰ 7 নম্বৰ ৱাৰ্ডৰ গাৰ্ডৱাল আৰু গোপাল বস্তিত মথাউৰি ভাঙি পেলায়। নবিল অঞ্চলত পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত ৰাইজৰ যাতায়াতত যথেষ্ট অসুবিধাই দেখা দিছে। তদুপৰি গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয় চৌহদতো পানী সোমোৱাৰ বাবে ৰোগীসকলৰ অহা যোৱাত যথেষ্ট অসুবিধা হৈছে। গহপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। হুলেঙি নদীৰ পানী বঢ়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে কালি সন্ধিয়াৰে পৰা পানী বাগৰিছে। অসমীয়া সমাজ সংস্কৃতিৰ অন্যতম বৰভেটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য নামঘোষা, ভক্তি ৰত্নাৱলী, ভালেসংখ্যক বৰগীত আদিৰে চহকী কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি 430 সংখ্যক তিৰুভাৱ তিথি। এই উদ্দেশ্যে ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত সজাই পৰাই তোলা হৈছে। মহাপুৰুষজনাৰ তিৰুভাৱ তিথি উপলক্ষে উজনি মাজুলীৰ শ্ৰী শ্ৰী টকৌবাৰী সত্ৰ আৰু শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত গুৰুজনাৰ তিৰুভাৱ তিথিৰ বৰ্ণাঢ্য আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাৰ মাজুলীৰ সংবাদদাতাই এইদৰে জনায়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য বৰাৰহু, নামঘৰ, ভক্তি ৰত্নাৱলী, বৰগীত আদি অমৰ সৃষ্টি আমাক দি থৈ যোৱা মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ 430 সংখ্যক তিৰুভাৱ তিথি উলহ মালহেৰে পালন কৰিছে। মহাপুৰুষজনাৰ তিৰুভাৱ তিথি উপলক্ষে পুৱাৰ পৰাই সত্ৰ আৰু নামঘৰসমূহ সজাই পৰাই নাম প্ৰসংগ গীত নৃত্যৰে মুখৰিত হৈ পৰিছে। উজনি মাজুলীৰ এলেঙি শ্ৰী শ্ৰী টকৌবাৰী সত্ৰৰ চৌপাশে পুৱাৰ পৰাই এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। ইফালে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰই মহাপুৰুষজনাৰ তিথি গুৰু কীৰ্তন হিচাপে 4দিনীয়াকৈ পালন কৰে। প্ৰথম দিনা চাউল ভোজনীৰ পাছত কালি দ্বিতীয় দিনা থাপনি, আজি মূল কীৰ্তন আৰু কালিলৈ শেষৰ দিনা ভাঙনি।
ক্ষেত্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথত পৰহি সংঘটিত পথ দুৰ্ঘটনাত জড়িত দোষীক আইনৰ আওতালৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ইতিমধ্যে অসম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে।